كتب عليكم القتال وهو كره لكم وعسى أن تكرهوا شيئا وهو خير لكم وعسى أن تحبوا شيئا وهو شر لكم والله يعلم وأنتم لا تعلمون.
তোমালোকৰ ওপৰত যুদ্ধৰ বিধান অনিবাৰ্য কৰা হৈছে, যদিও এইটো তোমালোকৰ বাবে অপছন্দনীয়, কিন্তু তোমালোকে যিটো অপছন্দ কৰা হয়তো সেইটো তোমালোকৰ বাবে কল্যাণকৰ, আৰু যিটোক তোমালোকে ভাল পোৱা হয়তো সেইটো তোমালোকৰ বাবে অকল্যাণকৰ, আৰু আল্লাহে জানে তোমালোকে নাজানা।